وَلَمَّا فَتَحُوا مَتَاعَهُمْ وَجَدُوا بِضَاعَتَهُمْ رُدَّتْ إِلَيْهِمْ قَالُوا يَا أَبَانَا مَا نَبْغِي هَذِهِ بِضَاعَتُنَا رُدَّتْ إِلَيْنَا وَنَمِيرُ أَهْلَنَا وَنَحْفَظُ أَخَانَا وَنَزْدَادُ كَيْلَ بَعِيرٍ ذَلِكَ كَيْلٌ يَسِيرٌ
আৰু যেতিয়া সিহঁতে সিহঁতৰ খাদ্য সামগ্ৰী টোপোলা কৰিলে তেতিয়া সিহঁতে দেখিবলৈ পালে যে সিহঁতৰ পণ্য মূল্য সিহঁতক উভতাই দিয়া হৈছে। সিহঁতে ক'লে, হে আমাৰ পিতৃ, আমি আৰু কি প্ৰত্যাশা কৰিব পাৰোঁ? চাওক, এয়া আমি দিয়া পণ্য মূল্য আমাক আকৌ উভতাই দিয়া হৈছে। আমি আমাৰ পৰিয়ালবৰ্গক খাদ্য সামগ্ৰী আনি দিম আৰু আমি আমাৰ ভাতৃৰ ৰক্ষণাবেক্ষণ কৰিম। লগতে আমি অতিৰিক্ত আৰু এটা উত্তৰ পিঠিত পণ্য আনিম। এই পৰিমাণৰ শস্যলৈ অহাটো অতি সহজ।